ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া, জলসম্পদ বিভাগৰ খহনীয়া ৰোধৰ চেষ্টা। ডিব্ৰুগড়ৰ দুলিয়াজানৰ দিৰিয়াল চাহ বাগিচাত কলেৰা ৰোগত দুজনৰ মৃত্যু, 20 জন চিকিৎসাধীন। আৰু ডুৰাণ্ড কাপ ফুটবলৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতিপক্ষ ডায়মণ্ড হাৰ্বাৰ এফ চি। গুৱাহাটীত আই আই এম স্থাপনৰ পথ প্ৰশস্ত কৰি কেন্দ্ৰীয় চৰকাৰে সংসদত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 গৃহীত কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীক অভিনন্দন জনাইছে। দুয়োগৰাকী নেতাই কালি অসমবাসীক সামাজিক মাধ্যমযোগে অভিনন্দন জ্ঞাপন কৰে। বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই শ্ৰীমোদীয়ে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জনোৱাৰ উপৰি আই আই এম স্থাপনৰ দ্বাৰা অসমত শিক্ষা আন্তঃগাঁথনি উন্নীত হ'ব বুলি আশা প্ৰকাশ কৰে। গৃহমন্ত্ৰী শ্ৰীশ্বাহে এই সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবক শিক্ষা, স্বাস্থ্য আৰু উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে আগুৱাই লৈ গৈছে। এই দৃষ্টিভংগীৰ বাস্তৱ ৰূপায়ণৰ ফলত এতিয়া অঞ্চলটোত দক্ষতা আৰু পেছাদাৰী লোকৰ বাবে সুবিধাজনক হৈ পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে এই বিধেয়কখন কালি ৰাজ্যসভাত গৃহীত হোৱাৰ লগে লগে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰিলে। লোকসভাই পৰহি বিধেয়কখন গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 ৰাজ্যসভাত গৃহীত হোৱাটো ৰাজ্যৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে বিধেয়কখন গৃহীত হোৱাৰ লগে লগে পলাশবাৰীত ৰাজ্যৰ প্ৰথমখন আই আই এম স্থাপনৰ বাট প্ৰশস্ত হ'ল। তেওঁ লগতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিধেয়ক সংসদত গৃহীত হোৱাটো উত্তৰ পূৰ্বাঞ্চলৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত ইতিমধ্যে স্বাক্ষৰিত ঐতিহাসিক চুক্তিৰ অধীনৰ বিশেষ উন্নয়ন পেকেজৰ অংশ হিচাপে এই যুগান্তকাৰী পদক্ষেপ লোৱা হৈছে। আই আই এম গুৱাহাটীয়ে ৰাজ্যখনৰ লগতে উত্তৰ পূবৰ যুৱক যুৱতীসকলৰ দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণ কৰাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন ব্যৱস্থা গঢ়ি তুলিব আৰু বিনিয়োগ আকৰ্ষিত কৰিব বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ ফলত সমগ্ৰ অঞ্চলৰ ব্যৱসায় তথা ঔদ্যোগিক ক্ষেত্ৰলৈ নতুন গতি আহিব বুলিও শ্ৰীসোণোৱালে আশা প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দখলীকৃত ভূমি দখলমুক্ত নোহোৱা পৰ্যন্ত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই যাবলৈ নিজৰ স্থিতিত অটল হৈ আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বিশ্বনাথ জিলা ভ্ৰমণৰ সময়ত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট আৰু দখলীকৃত ভূমি সম্পূৰ্ণৰূপে উচ্ছেদ নোহোৱা পৰ্যন্ত অভিযান চলাই থকা হ'ব।
যোনে যি নকৰক কিয়, অসমত যিখিনি জাগাত উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ হ'বই। তাক আমি আমাৰ যিটো এটা কয় নহয় যে মানুহে এটা এবাৰ ক্লিয়াৰ সিদ্ধান্ত ল'লে তাৰপৰা আৰু পিছহুঁহুকি নাহে। এতিয়া আমি ক্লিয়াৰ সিদ্ধান্ত লৈছো, আমি কি কৰিব লাগে জানো আৰু সেইধৰণে আমি আমাৰ কাম কৰি গৈ থাকিম। ঘটনা ঘটিব, কিন্তু ঘটনাৰ উচিত উত্তৰ দিব পৰা ক্ষমতাও আমাৰ আছে।
উল্লেখযোগ্য যে কালি বঙাইগাঁও জিলাৰ যোগীঘোপাৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ভূমি দখল কৰি থকাসকলৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয়। বিভাগটোৰ কমেও 20 বিঘা ভূমি দখল কৰি বসবাস কৰি থকা 130 পৰিয়ালক প্ৰশাসনে কালি উচ্ছেদ কৰে। ইয়াৰ আগেয়ে জিলা প্ৰশাসনে পৰহি যোগীঘোপাৰ তিনিআলি বজাৰৰ প্ৰায় 10 বিঘা ভূমিত থকা 100 দোকান আৰু যোগীঘোপা থানাৰ সমীপৰ পথৰ দাঁতিত থকা 70 দোকান উচ্ছেদ কৰি ভূমি দখলমুক্ত কৰিছিল। হোজাই জিলাতো কালি পৌৰসভাৰ অন্তৰ্গত হোজাই আদৰ্শ বজাৰত প্ৰশাসনে উচ্ছেদ চলায়। একেদৰে চৰাইদেউ জিলাৰ মথুৰাপুৰত ঐতিহাসিক ভূঞা পুখুৰীৰ ভূমি অধিকাৰ কৰি বাসগৃহ নিৰ্মাণ কৰা দুটা পৰিয়ালৰ বিৰুদ্ধে কালি জিলা প্ৰশাসনে উচ্ছেদ চলায়। পৰিয়াল দুটাই বহুদিন ধৰি এই ভূমি অধিকাৰ কৰি আছিল। ডিব্ৰুগড় জিলাৰ মাইজান ঠাকুৰবাৰীৰ লগতে কেইবাটাও অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিস্তৰ ক্ষতি কৰিছে। গাঁওখনত বিগত প্ৰায় 10 দিন ধৰি খহনীয়াই নৈপৰীয়া ৰাইজৰ জীৱন আৰু সা সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। যোৱা সপ্তাহত ব্ৰহ্মপুত্ৰৰ সৈতে অঞ্চলটোৰ কেইবাটাও ঘৰ উটুৱাই নিয়ে। খহনীয়াৰ বাবে ঠাকুৰবাৰীৰ ৰাইজে সেই অঞ্চল ত্যাগ কৰি অন্য স্থানত আশ্ৰয় ল'বলগীয়া হৈছে। শেহতীয়াকৈ মাইজানৰ খহনীয়াত বালিচৰত থকা এখন জাহাজ উবুৰ যায়। খহনীয়াই ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। এই বান্ধ ছিগি গ'লে নগৰখন বানৰ কবলত পৰাৰ আশংকাই দেখা দিছে। সমীপতে থকা মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ উপৰি অসম চিকিৎসা মহাবিদ্যালয় চৌহদ আৰু ডিব্ৰুগড় বিমান বন্দৰৰ প্ৰতিও খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। জলসম্পদ বিভাগে দিনে নিশাই খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। জিলাখনৰ ডিটিপি ডাইকৰ 1 নম্বৰ সুৰক্ষা বান্ধৰ মাইজানৰ ঠাকুৰবাৰী এলেকাত জৰুৰীকালীনভাৱে বান্ধ খহনীয়া প্ৰতিৰোধৰ কাম চলি আছে বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰি বান্ধ খহনীয়া ৰোধৰ বাবে সুৰক্ষা বেষ্টনী গঢ়ি তুলিবলৈ বিভাগে অহৰহ চেষ্টা চলাই আছে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰো বৃদ্ধি পাইছে। ফলত ডিব্ৰুগড় চহৰৰ উপৰি উজনি অসমৰ ভিন্ন প্ৰান্তত খহনীয়াৰ লগতে বান সমস্যাই দেখা দিছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমজিলাৰ অন্তৰ্গত দিৰিয়াল চাহ বাগিচাত কলেৰা ৰোগত আক্ৰান্ত হৈ 20 লোক টেঙাখাত আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বাগিচাখনৰ গজালবস্তি অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা বুলি সমজিলা কাৰ্যালয়ে প্ৰকাশ কৰিছে। এমাহ পূৰ্বে এই ৰোগত আক্ৰান্ত হৈ বাগিচাখনৰ গজালবস্তি অঞ্চলৰ অশোক মুন্না আৰু মনীষা কিষাণ নামৰ এগৰাকী কিশোৰীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। এই ৰোগ প্ৰতিৰোধৰ বাবে দুলিয়াজান সমজিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ক্ষিপ্ৰতাৰে অঞ্চলটোত ঔষধ বিতৰণ কৰাৰ লগতে সজাগতাৰ সৃষ্টি কৰিছে। প্ৰশাসনে অঞ্চলটোৰ ৰাজহুৱা স্থানত মুকলিভাৱে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দিহিংপাটকা ৰাষ্ট্ৰীয় উদ্যানলৈ এছিয়াটিক কলা ভালুকৰ দুটা পোৱালী পুনৰ সংস্থাপনৰ বাবে স্থানান্তৰ কৰা হৈছে। কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত লালন পালন কৰা ভালুকৰ পোৱালী দুটাক 17 আগষ্টত মুকলি কৰি দিয়া হয় বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। চলিত বছৰৰ 26 ফেব্ৰুৱাৰীত যোৰহাটৰ দিছৈ সংৰক্ষিত বনাঞ্চলত এই অনাথ এছিয়াটিক কলা ভালুক দুটা উদ্ধাৰ কৰা হৈছিল। উদ্ধাৰৰ সময়ত পোৱালী দুটাৰ বয়স 4-6 সপ্তাহ আছিল বুলি অনুমান কৰা হৈছে। স্থানীয় এজন যুৱকে অঞ্চলখনৰ পৰা মাতৃহাৰা কণমানি ভালুক পোৱালী দুটা উদ্ধাৰ কৰি যোৰহাট বন সংমণ্ডলৰ কাৰ্যালয়ত গতাই দিছিল। পৰৱৰ্তী সময়ত এলেকাটোত চলোৱা সমীক্ষাৰ অন্তত ভালুক পোৱালী দুটাক বিশেষ যত্নৰ বাবে কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ অহা হৈছিল। গুৱাহাটীত অনুষ্ঠিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰ আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নামৰ নাটখন মঞ্চস্থ কৰিব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত কালি কৰুণা ডেকা ৰচিত আৰু গুণাকৰ দেৱগোস্বামী পৰিচালিত নাট অম্বিকাগিৰি অনিৰ্বাপিত একুৰা জুই মঞ্চস্থ কৰা হয়। গুৱাহাটীৰ পূৰ্বৰংগ গোষ্ঠীয়ে পৰিৱেশন কৰা এই নাটখনত স্বাধীনতা সংগ্ৰামীৰূপে অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিপ্লৱী চেতনা আৰু বীৰগাথাক সুন্দৰভাৱে মঞ্চস্থ কৰা হয়। কালি নাট্যানুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, নৃত্যাচাৰ্য যতীন গোস্বামীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চতিয়া দিৱস উদযাপনৰ সময়ত স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে চতিয়াৰ বাবে এলানি উন্নয়নমূলক পদক্ষেপৰ বিষয়ে ঘোষণা কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ঐতিহাসিক চতিয়া থানাক পৰ্যটনস্থলীৰূপে গঢ় দিয়াৰ উদ্দেশ্যে 5 কোটি টকাৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই থানাখনতে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগ পতাকা উত্তোলন কৰা হৈছিল। ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে চতিয়াক কেৱল ইতিহাসৰ প্ৰতীক হিচাপেই নহয় বৰং সাংস্কৃতিক, পৰ্যটন আৰু অৰ্থনৈতিক কাম কাজৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অঞ্চলটোৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মুকলি বিহু খেলপথাৰত এটা ভৱন নিৰ্মাণৰ বাবেও 2 কোটি টকাৰ আবণ্টন দিব বুলি ঘোষণা কৰে। ঐতিহ্যৰ সংৰক্ষণৰ সৈতে বিকাশৰ মিশ্ৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমজিলা উন্নয়নৰ লক্ষ্যৰে কালি মানকাছৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ হাতিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰববীৰ সৈতে বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে কয় যে সমজিলা সম উন্নয়নৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসকলক মানকাছৰ পৰিদৰ্শনৰ নিৰ্দেশ দিছে। শীঘ্ৰে মুখ্যমন্ত্ৰীও মানকাছৰলৈ যাব বুলি তেওঁ উল্লেখ কৰে। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে। কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ডায়মণ্ড হাৰ্বাৰ একাদশে 16 বাৰৰ বিজয়ী ইষ্ট বেংগল ফুটবল ক্লাবক 2-1 গলত পৰাস্ত কৰি অঘটনৰ সৃষ্টি কৰে। খেলখনৰ দ্বিতীয়াৰ্ধত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ হৈ মাইকেল কাৰ্টাজাৰে প্ৰথমটো গ'ল দিয়ে যদিও তাৰ কিছু সময়ৰ পাছতে ইষ্ট বেংগলৰ আনোৱাৰ আলীয়ে সমতা স্থাপন কৰে। পাছত ডায়মণ্ড হাৰ্বাৰৰ জবিয়ে দলৰ হৈ বিজয়সূচক গ'লটো দিয়ে। কেৱল 4 বছৰ আগতে গঠন হোৱা ডায়মণ্ড হাৰ্বাৰ ফুটবল দলে ইতিমধ্যে আই লীগৰ খিতাপ অৰ্জন কৰিছে। ফাইনেলত দলটো নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। শনিবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত দুয়োটা দল খিতাপৰ যুঁজত অৱতীৰ্ণ হ'ব। বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পাছতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি, বা সংবাদ মাধ্যমে সৰ্বসাধাৰণ জনতাৰ আস্থা অটুট ৰাখিব পাৰিছেনে, এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি অহা শনিবাৰ 23 আগষ্টৰ নিশা 8:02 দৃষ্টিপাতত লগ পাব একালত সক্ৰিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান বিশিষ্ট সাংবাদিকক। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ পৰা এফ এম বেণ্ডৰ 103.4 মেগাহাৰ্চত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্চত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্চত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আই আৰ নিউজ আণ্ডাৰস্কৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আই আৰ নিউজ আণ্ডাৰস্কৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
5000 কিলোমিটাৰ দূৰত্বভেদী অগ্নি 5 বেলিষ্টিক ক্ষেপণাস্ত্ৰ শিৰোনামেৰে 1.5 টন পৰ্যন্ত পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াবলৈ সক্ষম ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণে পাকিস্তানক আতংকিত কৰি তোলা সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে আজিৰ প্ৰধান বাতৰি প্ৰকাশ কৰিছে। 30 দিন পৰ্যন্ত গ্ৰেপ্তাৰ হৈ থকা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য সাংসদ, বিধায়ক তথা মন্ত্ৰীৰ অপসাৰণ সন্দৰ্ভত উত্থাপিত সংবিধান সংশোধনী বিধেয়ক সন্দৰ্ভত আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতেই ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে। এই সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতৰ বাতৰিৰ শিৰোনাম বিলছ ইণ্ট্ৰডিউচড ফৰ ৰিমুভেল অব মিনিষ্টাৰ্ছ এৰেষ্টেড ফৰ 30 ডেইজ। দৈনিক জনভূমি কাকতে এই বাতৰিক সংবিধান সংশোধনী বিধেয়কক লৈ উত্তাল সংসদ শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে 20 বছৰ পূৰ্বে মৃত লোকৰ নামত পাছপৰ্ট আৰু পাকিস্তানৰ ভিছা শিৰোনামেৰে হুজাইত সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ সংক্ৰান্তীয় এটা বাতৰিক বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে 35 বছৰ পুৰণি এটা টাডা গোচৰত গুৱাহাটীৰ বিশেষ টাডা আদালতে অভিযুক্ত 31 জন সদস্যক দোষমুক্ত ঘোষণা কৰাৰ বাতৰিক আজিৰ প্ৰধান বাতৰিৰ স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে গুৱাহাটী মেডিকেল কলেজৰ ফুপুলাচৰ পুদঙাই কৰ্তব্যৰত নাৰ্ছ মুখৰ হৈ পৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। হঠাৎ নাৰ্ছ বিচাৰি বিজ্ঞাপন, অভিযোগ কুশু মুকলি, এই শিৰোনাম আমাৰ অসম কাকতৰ। অসমীয়া খবৰ কাকতে চতিয়া দিৱস উদযাপনেৰে স্বাধীনতা আন্দোলনৰ শ্বহীদক মুখ্যমন্ত্ৰীয়ে স্মৰণ কৰাৰ বাতৰিক অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে পৰিৱেশন কৰিছে। আহক আমি পুনৰ এতিয়া বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন আৰু অসম ফুটবল সন্থাৰ উদ্যোগত তথা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত 2025-26 বৰ্ষৰ ছাব জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান যোৰহাট ষ্টেডিয়ামত কালি অনুষ্ঠিত হয়। 30 আগষ্টলৈ হ'বলগীয়া এই প্ৰতিযোগিতাত দেশৰ মুঠ 15খন ৰাজ্যৰ দলে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলাৰ আয়ুক্ত বিক্ৰম কোৰীয়ে কালি অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ খেলসমূহ যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতীয় ব্যৱস্থাপনা সংশোধনী বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসমবাসীক অভিনন্দন। ৰাজ্যৰ দখলীকৃত ভূমি সম্পূৰ্ণৰূপে দখলমুক্ত নোহোৱা পৰ্যন্ত উচ্ছেদ অভিযান চলিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া, জলসম্পদ বিভাগৰ খহনীয়া ৰোধৰ চেষ্টা। ডিব্ৰুগড়ৰ দুলিয়াজানৰ দিৰিয়াল চাহ বাগিচাত কলেৰা ৰোগত 2জনৰ মৃত্যু, 20 জন চিকিৎসাধীন। আৰু দুৰাণ কাপ ফুটবলৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতিপক্ষ ডায়মণ্ড হাৰ্বাৰ এফ চি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।